Ella, Akakhpani. বাতৰিৰ সৈতে মই প্ৰজন মাছহৰীয়া আৰু মোৰ লগত আছে মনজিৎ গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ সৈতে হ'বলগীয়া এখন উচ্চ পৰ্যায়ৰ মন্থন বৈঠকত অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSE এই বছৰ আৰম্ভ হোৱা দশম শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ যোগ্যতাৰ নিয়ম সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি ঢাকাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে BNP অধ্যক্ষ তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু T20 ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাৰ এখন খেলত কালি শ্ৰীলংকাই অষ্ট্ৰেলিয়াক হৰুৱাই Super 8 স্থান নিশ্চিত কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰিব। বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত আৰু ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি মেক্ৰনে AI ইম্পেক্ট সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি ভাৰতত উপস্থিত হ'ব। এয়া হ'ব ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থ ভাৰত ভ্ৰমণ আৰু প্ৰথমটো মুম্বাই ভ্ৰমণ। আজি সন্ধিয়া দুয়োগৰাকী নেতাই ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষ 2026 উদ্বোধন কৰাৰ লগতে দুয়োখন দেশৰ ব্যৱসায়ী, ষ্টাৰ্টআপ, গৱেষক আৰু উদ্ভাৱকসকলক উদ্দেশ্যি ভাষণ দিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ সৈতে হ'বলগীয়া এখন উচ্চ পৰ্যায়ৰ মন্থন বৈঠকত অধ্যক্ষতা কৰিব। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি এই বৈঠকত মন্ত্ৰালয়ে গ্ৰহণ কৰা মূল পদক্ষেপসমূহৰ সামগ্ৰিক পৰ্যালোচনা, প্ৰগতিৰ খতিয়ান, ৰাজ্যসমূহৰ অভিজ্ঞতা আৰু কাৰ্যপন্থাৰ আদান প্ৰদান আৰু ভৱিষ্যতৰ বাবে সমন্বিত ৰূপৰেখা প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হ'ব। ইয়াৰ লগতে বৈঠকত 2 লাখ নতুন বহুমুখী প্ৰাথমিক কৃষি ঋণ সমিতি, দুগ্ধ আৰু মীন সমবায় সমিতিসমূহৰ গঠনৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱা হ'ব। উল্লেখযোগ্য যে তৃণমূল পৰ্যায়ত সমবায়সমূহক বিকাশ, নিয়োগৰ সুযোগ সৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এই মন্থন বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSE এই বছৰ আৰম্ভ হোৱা দশম শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ যোগ্যতাৰ নিয়ম সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰিছে। ব্যক্তিগত, চিকিৎসা বা অন্যান্য কাৰণত প্ৰথমটো পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে দ্বিতীয় বোৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত শিক্ষাৰ্থী আৰু অভিভাৱকলৈ পৰিষদে নিৰ্দেশনা জাৰি কৰিছে। দশম শ্ৰেণীৰ প্ৰথম বোৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাটো সকলোৰে বাবে বাধ্যতামূলক বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। প্ৰথম পৰীক্ষাত 3টা বা তাতকৈ অধিক বিষয়ত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীক দ্বিতীয় পৰীক্ষাৰ বাবে অযোগ্য বুলি বিবেচনা কৰা হ'ব। এনে শিক্ষাৰ্থীক অত্যাৱশ্যকীয় পুনৰাবৃত্তি শিতানত অন্তৰ্ভুক্ত কৰা হ'ব আৰু অহা বছৰৰ ফেব্ৰুৱাৰীত হ'বলগীয়া মূল পৰীক্ষাত এইসকল শিক্ষাৰ্থীয়ে এই বিষয়সমূহত অৱতীৰ্ণ হ'ব পাৰিব। পৰিষদে স্পষ্ট কৰি দিছে যে দ্বিতীয় পৰীক্ষাটো কেৱল বিশেষ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবেহে প্ৰযোজ্য হ'ব। প্ৰথমটো পৰীক্ষাত উত্তীৰ্ণ হৈ ফলাফল উন্নত কৰিব বিচৰা শিক্ষাৰ্থীয়ে পুনৰ উন্নতি শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু ভাষাকে ধৰি 3টা মূল বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ পুনৰ ফলাফল উন্নত কৰিব পাৰিব। যিসকল শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈও ফলাফল উন্নত কৰাৰ বাবে বিষয় সলনি কৰিব বিচাৰে তেওঁলোককো দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুনকৈ উদ্বোধন কৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সেৱাতীৰ্থত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰাটো অতি আনন্দৰ মুহূৰ্ত। শ্ৰীকোবিন্দৰ সকলো বিষয়তে অন্তৰ্দৃষ্টি সদায় চিন্তাশীল আৰু সমৃদ্ধিশালী বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লগতে সামাজিক মাধ্যমত এটা পোষ্টত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নতুনকৈ উদ্বোধন কৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সেৱাতীৰ্থত প্ৰধানমন্ত্ৰী শ্ৰীমোদীক সাক্ষাৎ কৰি তেওঁ আনন্দিত হৈছে। এই ভৱনটোৱে সেৱা, মমতা, কৰ্তব্য আৰু দেশ প্ৰথম নীতিয়ে প্ৰতিফলিত কৰিছে বুলি শ্ৰীকোবিন্দে মন্তব্য কৰে। পোষ্টত লগতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে নাগৰিকসকলকো শুভেচ্ছা জ্ঞাপন কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল কালি সন্ধিয়া অসমত উপস্থিত হয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অহা 12-জনীয়া দলটোক ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ লগতে কেইবাগৰাকীও বিষয়াই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আদৰণি জনায়। দলটোৱে আজি মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত মিলিত হ'ব আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। দলটোৱে কাইলৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচনৰ বিভিন্ন বিষয় লৈ আলোচনা কৰিব। লগতে দলটোৱে কাইলৈ ৰাজ্যৰ 100গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। কাইলৈ বিয়লি দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক, মনজিত গগৈৰ পৰা।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি ঢাকাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বৈদেশিক সচিব বিক্ৰম মিশ্ৰিও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। চুবুৰীয়া দেশখনৰ শেহতীয়া সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ নেতৃত্বত গঠিত মিত্ৰজোঁটে জয়লাভ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত ওম বিৰলাৰ অংশগ্ৰহণে ভাৰত আৰু বাংলাদেশৰ জনসাধাৰণৰ মাজত গভীৰ আৰু চিৰস্থায়ী বন্ধুত্বক আলোকপাত কৰিছে আৰু দুয়োখন ৰাষ্ট্ৰক বান্ধি ৰখা গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি ভাৰতৰ অটল দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰত, চীন, ছৌদি আৰব, মালয়েছিয়া, শ্ৰীলংকাকে ধৰি 13খন দেশৰ চৰকাৰৰ প্ৰতিনিধিক শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। বাংলাদেশৰ জাতীয় সংসদ ভৱনত আজি নৱনিৰ্বাচিত সাংসদসকলেও শপতগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তেওঁৰ ফ্ৰান্সৰ সমকক্ষ কেথেৰিন ভট্ৰিনে আজি বেংগালুৰুত ষষ্ঠ ভাৰত ফ্ৰান্স বাৰ্ষিক প্ৰতিৰক্ষা বৈঠকত মিলিত হ'ব। দেশ দুখনৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে বৈঠকত ঔদ্যোগিক সহযোগিতা সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ'ব। আজিৰ বৈঠকতে আগন্তুক 10 বছৰৰ বাবে প্ৰতিৰক্ষা সহযোগিতা চুক্তি নবীকৰণ কৰাৰ সম্ভাৱনা আছে। প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ৰ উপস্থিতিত হামাৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ বাবে যৌথ উদ্যোগৰ এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰো সম্ভাৱনা আছে। ভাৰতীয় সেনা আৰু ফ্ৰান্সৰ স্থলবাহিনী বিষয়াৰ পাৰস্পৰিক নিয়োগ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী দুগৰাকীয়ে কৰ্ণাটকৰ ভেমাগলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে টাটা এয়াৰবাছৰ H125 লাইট ইউটিলিটি হেলিকপ্তাৰৰ ফাইনেল এছেম্বলি ভাৰ্চুৱেলি উদ্বোধন কৰাৰো সাক্ষী হোৱাৰ সম্ভাৱনা আছে। 2024-2025 বৰ্ষত ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ বিনিময়ৰ জৰিয়তে দেশ দুখনৰ শক্তিশালী আৰু চিৰস্থায়ী দ্বিপাক্ষিক সম্পৰ্ক স্পষ্টভাৱে প্ৰতিফলিত হৈছিল। নতুন দিল্লীত আজি অনুষ্ঠিত হ'বলগীয়া ভাৰত AI ইম্পেক্ট সন্মিলনত দুটা ৰাষ্ট্ৰীয় পদক্ষেপ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই উদ্বোধন কৰিব। এই পদক্ষেপসমূহৰ ভিতৰত আছে দেশৰ বাবে স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তা কৌশল আৰু স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে বেঞ্চমাৰ্কিং অপেন ডাটা মঞ্চ। দেশক শক্তিশালী, দায়িত্বশীল আৰু গোলকীয় প্ৰতিযোগিতামূলক স্বাস্থ্য কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এই দুই পদক্ষেপ অতি উল্লেখনীয়। ভাৰতে AI ইম্পেক্ট সন্মিলনত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে আজি বিশেষ অধিৱেশনৰ আয়োজন কৰিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শিক্ষা ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এই অধিৱেশনত অংশগ্ৰহণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱৰ্তনশীল সম্ভাৱনা ব্যৱহাৰ কৰাৰ বিষয়ে এই অধিৱেশনত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰালয়ে এই অধিৱেশন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দৃষ্টিভংগী আৰু বিকশিত ভাৰত 2047ৰ লক্ষ্যৰ সৈতে মিল থকা বুলি উল্লেখ কৰিছে। T20 ক্ৰিকেট বিশ্বকাপত কালি কেণ্ডি পাল্লেকেলে আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত শ্ৰীলংকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছুপাৰ 8 পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত 18 অভাৰ আৰু 2টা বলত মাত্ৰ 2টা উইকেটৰ বিনিময়ত শ্ৰীলংকাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। শ্ৰীলংকাৰ হৈ পাথুম নিচাংকাৰে 52টা বলত শতক অৰ্জন কৰে আৰু কুশল মেণ্ডিছে 51 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰা অষ্ট্ৰেলিয়াৰ হৈ অপেনাৰ মিচেল মাৰ্চ আৰু ট্ৰেভিছ হেডে 2টা অৰ্ধশতক অৰ্জন কৰিছিল। অৱশ্যে শ্ৰীলংকাই মিডল অভাৰত অষ্ট্ৰেলিয়াৰ 9টা উইকেট দখল কৰি 181 ৰাণত সীমাবদ্ধ কৰি ৰাখে। খেলখনত শ্ৰীলংকাৰ হৈ দুশান হেমন্তাই 3টা উইকেট আৰু দুশমন্ত সমীৰাণাই 2টা উইকেট দখল কৰে। পাথুম নিচাংকাক প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ সৈতে হ'বলগীয়া এখন উচ্চ পৰ্যায়ৰ মন্থন বৈঠকত অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSEয়ে এই বছৰ আৰম্ভ হোৱা 10ম শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ যোগ্যতাৰ নিয়ম সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি ঢাকাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু T20 ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাৰ এখন খেলত কালি শ্ৰীলংকাই অষ্ট্ৰেলিয়াক হৰুৱাই ছুপাৰ 8ত স্থান নিশ্চিত কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 মিনিটত শুনিবলৈ পাব।